ॐ रुद्रेभिश्चनामि अहमादिजैरूत विश्वदेव अहम् इन्द्रग्नि वरुणो भावि भरमि अहम् इन्द्रग्नि अहोमश्विनो भाव अहम् सोममाहन संग विभरमि अहम् तष्टार मूतं पूषणं भंगम् अहम् ददामि रविनं हविष्यते सुप्तव्ये यजमानाय सुन्नति अहम् रष्टि संगमनि वसूनां चिकित्सि प्रथमा यज्ञानां तां मा देवा वदधूपुरित्रां हुरिष्ठत्रां भूर्जावेशयन्ति मयास अन्नमति यो विपश्यति ज प्राणिति ज ईक्ष्णुक्तुक्तम् अमं तवं मां तः उपक्षियन्ति श्रुधि श्रुत श्रुद्धिवं ते वदामि अहमेदशामिदं वदामि जुष्टुं देवविधूतमानुषेऽपि जं कामयेतं क्रमुग्रं किनोमि तं ब्रह्मानं तमरिषीतं सुमेधम् अहं रुद्राय धनुरातनोमि ब्रह्मदिशे सर्वहन्त बाहु अहं जनाय समदं किनोमि अहं दव्या पृथिवी आविवेश अहं शूभे विदरमस्य मूर्धन् मोमो जनिरुप्सन्त समुद्रे ततो विदिष्ट भुवनान् विश्वा ऊतामुदं वर्षनोपस्थिशामि अहमेवो वात्रैव ब्रह्म लभमाना भुवनान् विश्व परदीवा परेणा पृथिवै तावती महिना शम्भो भूव ॐ इति श्रीश्रीविरक्तं देवी सुक्तं समाप्तम्।
আত্মাকে ব্রহ্মরূপে অনুভব করিয়া বলা হইয়াছে, আমি একাদশ রুদ্র, আমি অষ্ট বসু, দ্বাদশ আদিত্য ও বিশ্বদেবতা বিরাজিতা হইয়া বিচরণ করি। আমি সূর্য বরুণ প্রভৃতিকে ধারণ করি। আমি দেবতাদের শত্রুনাশকারী সোমদেবকে ও তুষ্টা নামক দেবতাকে, পূষা ও ভস্ম নামক সূর্যদেবকে ধারণ করি। আমি সোমরস প্রস্তুত করি। আমি সর্বভূতের প্রতিষ্ঠাতা এবং সর্বভূতে আমার অবস্থান জীবরূপে। সর্বদেশে সর্বকালে সুর এবং নরগণ আমার উপাসনা করেন। আমার শক্তিতে সকলে শক্তিমান হয়, সংসারে সুখ দুঃখ ভোগ করেন, জন্ম মৃত্যু ও ক্লেশ ভোগ করেন। আমি দেবগণ ও মনুষ্যগণকে ব্রহ্মতত্ত্ব প্রদান করি। আমি ত্রিপুরাসুর বধের জয়, আমি ভক্তের কল্যাণের জন্য যুদ্ধ করি। স্বর্গে ও মর্তে আমি অন্তর্যামিনী রূপে বিরাজিতা। আমি ভূলোক ও দুলোকে পরিব্যাপ্ত আছি। আমি সর্বভূতের সৃষ্টি করিয়া তাহাদের অন্তরে বিরাজ করি। আমি ব্রহ্মস্বরূপিণী হইয়াও এই সমগ্র জগতের রূপ ধারণ করি।
Mom. শরীর।